ৰাতি পুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দিন দূৰলৈ। স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নেপাবিচাৰি, হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোৰাকেই লওঁ সামৰি। আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ, আমি আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ। ৰাতিপুৱা শুই উঠি চাহত খোহা মাৰি পেপাৰ পঢ়ি, একেই খবৰ একেই ছবি একেই মৰামৰি ঠগা ঠগি। ন বজাত গা ধুই উঠি পেট পূজা কৰি কাপোৰ পিন্ধি, অফিচ কৰি দিনটো খাটি আবেলি ঘূৰি আহোঁ সুচৰি। আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ, আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ। ৰাতিপুৱা শুই উঠি বাগানত মৰ্ণিং ৱাক হাতত কফি, এচি গাড়ীত বিজনেছ কৰি দুটামান চহি মাৰি হওঁ চহকী। হয় গধূলি ক্লাবৰ সময় হাতত হুইস্কি ধৰা ধৰি বুঢ়া বুঢ়ী মাতিবলৈ কাৰো সময় নাই, চাহ টুপি লৈ থাকো আশা পালি। বুঢ়া বুঢ়ীৰ বুজা বুজি জীৱন জোৰা মৰম থাকো সাৱতী, মায়া
যন্ত্ৰ একো একোটা যন্ত্ৰ।
আমি যে